নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ বাবে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ উপ প্ৰধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী গেন কিং য়ঙক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে উদ্ভাৱনমুখী অৰ্থনীতি, ছেমি কণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তিৰ সহযোগিতাৰ জৰিয়তে ভাৰত এছিয়ান কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত উপ প্ৰধানমন্ত্ৰীগৰাকীৰ দায়বদ্ধতাৰ শলাগ লয়। মুখ্যমন্ত্ৰী শৰ্মাই আজি ছিংগাপুৰত এটা ৰোড শ্বতো অংশ লয়। 200তকৈও অধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই ৰোড শ্বত বিনিয়োগকাৰীসকলে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাৰ ক্ষেত্ৰত অসমৰ ভূমিকাক লৈ আগ্ৰহ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে প্ৰস্তাৱিত 143 বিলিয়ন ডলাৰৰ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন, 12.2 বিলিয়ন ডলাৰৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ, দৈনিক 15 কিলোমিটাৰ পথ নিৰ্মাণ, 6000 মেগাৱাট শক্তিৰ সেউজ শক্তিৰ আহৰণৰ লক্ষ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত অসমে বিনিয়োগকাৰীসকলক লাভান্বিত হোৱাত সহায় কৰিছে। মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে প্ৰতিগৰাকী সম্ভাৱ্য বিনিয়োগকাৰীক এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লৈ ৰাজ্যখনত বিভিন্ন সুযোগৰ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত ডঃ শৰ্মাই ছিংগাপুৰৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হয়। তেওঁ এই আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে টাটা ইলেক্ট্ৰনিকছ, কিছাইট প্ৰযুক্তি, ইকোছফ্ট, ছিংগাপুৰ বিজনেছ ফেডাৰেচন, ইণ্ডিয়ান অ'চেন গ্ৰুপকে ধৰি অন্যান্য উদ্যোগৰ প্ৰতিনিধিসকলক ধন্যবাদ জনায়। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ 17 ফেব্ৰুৱাৰীত প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰৰ বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধায়িনী ভৱনত আজি মুখ্য সচিব ডঃ ৰবি কোটা উপস্থিত হৈ ইয়াৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্য সচিবগৰাকীয়ে ৰাজ্যপালৰ ভাষণকে ধৰি প্ৰথম দিনাৰ কাৰ্যসূচী নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে BTC আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে চলোৱা প্ৰস্তুতিৰ বুজ লয়। মুখ্য সচিব ডঃ কোটাই এই এদিনীয়া অধিৱেশনৰ প্ৰস্তুতি যুদ্ধকালীন ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ BTCৰ প্ৰধান সচিব আকাশদীপক নিৰ্দেশ দিয়ে। তেওঁ বিধানসভাৰ সদস্যসকল আৰু মন্ত্ৰী বিষয়াসকলৰ আসনৰ ব্যৱস্থা সুনিয়াৰিকৈ কৰা, সেইদিনা নিৰৱচ্ছিন্ন বিজুলী আৰু পানী যোগানৰ ব্যৱস্থা, ত্ৰুটিবিহীন শব্দ প্ৰক্ষেপণৰ ব্যৱস্থা আৰু আপ্যায়নৰ সুব্যৱস্থা কৰা সম্পৰ্কত সংশ্লিষ্ট সকলো বিভাগৰ সক্ৰিয় সহযোগিতা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আমাৰ কোকৰাঝাৰৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে জনোৱা মতে মুখ্য সচিবগৰাকীয়ে আজি BTCৰ অধিৱেশন কক্ষ, মন্ত্ৰী আৰু বিধায়িনী দলৰ দলপতিসকলৰ বাবে নিৰ্ধাৰিত কক্ষ আদি পৰিদৰ্শন কৰে। মুখ্য সচিবৰ সৈতে আজিৰ বৈঠকত BTCৰ প্ৰধান সচিব আকাশদীপৰ লগতে কোকৰাঝাৰৰ জিলা আয়ুক্ত MM পাৰ্টিন, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু বড়োলেণ্ড আঞ্চলিক পৰিষদৰ সকলো বিভাগীয় সচিব আৰু সঞ্চালকসকলে অংশগ্ৰহণ কৰে। মহাবীৰ চিলাৰায়ৰ 515 সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত দৰং জিলা প্ৰশাসন, কোচ ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু BJP ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰে পৰা ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছে। হিচাপে বিশিষ্ট কবি বিজু শৰ্মাক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়। যোৰহাট জিলাৰ হাঁহপুৰীয়া গাঁৱৰ নৱৰূপ কলাকৃষ্টি কেন্দ্ৰত বীৰ চিলাৰায় দিৱসৰ সৈতে সংগতি ৰাখি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই চাৰিগাঁও মৌজাৰ 1 নম্বৰ টুকুৰীয়াত এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰে। লামডিঙৰ লাষ্ট কলনীৰ চাৰ্জ ৰোডত আজি পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত 4টা ৰেলৱে আৱাসগৃহৰ লগতে আন 4টা ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায়। এই অগ্নিকাণ্ডত 50 লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱাৰ আশংকা কৰা হৈছে। লামডিং আৰু হোজাই শংকৰদেৱ নগৰৰ অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ঘটনাস্থলীত ৰেল আৰক্ষী আৰু লামডিং আৰক্ষীয়ে জুই নিয়ন্ত্ৰণত সহায় কৰে। আৰক্ষীয়ে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ বিষয়ে তদন্ত অব্যাহত ৰাখিছে। ৰাজ্যত কাইলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ মুঠ 856টা পৰীক্ষা কেন্দ্ৰত 3,06,841গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত 1,44,502গৰাকী ছাত্ৰ আৰু 1,62,423গৰাকী ছাত্ৰী আছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নাৰায়ণ নাথে আজি প্ৰকাশ কৰা অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত 2,30,091গৰাকী, বিজ্ঞান শাখাত 57,724গৰাকী, বাণিজ্য শাখাত 17,869গৰাকী আৰু বৃত্তিমূলক শিক্ষাত 1,241গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিলে। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45